জিৰিমিয়া 33 অধ্যায়। জিহুদীসকলৰ বন্দিতৰ পৰিৱৰ্তন। তাৰ পাছত দ্বিতীয়বাৰ জিৰিমিয়ালৈ জিহুৱাৰ বাক্য আহিল বোলে। সেই সময়ত তেওঁ পহৰীৰ চোতালত বন্দী অৱস্থাত আছিল। এই কাৰ্যৰ কৰ্তা জিহুৱা, যিজনাই ইয়াক সিদ্ধ কৰিবলৈ কল্পনা কৰে, জিহুৱাৰ নামেৰে প্ৰখ্যাত হোৱা এই জিহুৱাই এইদৰে কৈছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহৎ আৰু অগম্য কথা তোমাক জনাম। কিয়নো হাদামবোৰৰ আৰু তৰোৱালৰ পৰা ৰক্ষা উপায় কৰিবলৈ এই নগৰৰ আৰু যিহুদাৰ ৰজাসকলৰ যি ঘৰবোৰ ভঙা হৈছে, সেই ঘৰবোৰৰ বিষয়ে ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, লোকসকলে কলদিয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ আহিছে, কিন্তু যিসকলক মই মোৰ ক্ৰোধ আৰু মহাকোপত বধ কৰিলোঁ, আৰু যিসকলৰ সকলো দুষ্টতাৰ কাৰণে মই এই নগৰৰ পৰা মোৰ মুখ লুকুৱাই ৰাখিলোঁ, সেইবোৰ মানুহৰ মৰা হয়েৰে এই ঘৰবোৰ পৰিপূৰ্ণ কৰিবলৈহে আহিছে। কিন্তু চোৱা, মই নগৰৰ ঘা বান্ধি চিকিৎসা কৰিম, তেওঁলোকক সুস্থ কৰিম, আৰু তেওঁলোকলৈ প্ৰচুৰ পৰিমাণে কুশল, শান্তি আৰু সত্যতা আনিম। কিয়নো মই যিহুদা আৰু ইজৰাইলৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম, আৰু আগৰ দৰে পুনৰাই তেওঁলোকক স্থাপন কৰিম, আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম, আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম, আৰু মই তেওঁলোকলৈ কৰা সকলো মংগল কাৰ্যৰ কথা পৃথিৱীৰ যি জাতিসমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মংগল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব। সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ'ব। জিহুৱাই এই কথা কৈছে, এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা যে ই উচ্ছন্ন, মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু পশুশূন্য আৰু যিহুদাৰ নগৰ আৰু জেৰুচালেমৰ আলিবাদবোৰ নিৰ্জন। আকৌ আনন্দৰ ধনী, উল্লাসৰ ধনী, দৰা কন্যা ধনী আৰু বাহিনীসকলৰ জিহুৱাৰ ধন্যবাদ কৰা, কিয়নো জিহুৱা মংগলময়, কাৰণ তেওঁ দয়া চিৰকাললৈকে থাকে। এইবুলি কোৱাসকলৰ ধনী আৰু জিহুৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধনী পুনৰাই শুনা যাব, কিয়নো মই এই দেশৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰি আগৰ দৰে কৰিম, কিয়নো জিহুৱাই এই কথা কৈছে। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই উচ্ছন্ন ঠাইত মানুহ আৰু পশুশূন্য আৰু ইয়াৰ সকলো নগৰত মেৰ ছাগৰ জাকক শয়ন কৰাওঁতা, ৰখীয়াসকলৰ বসতিৰ ঠাই পুনৰাই হ'ব, পৰ্বতীয়া অঞ্চলত নিম্নভূমিৰ আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত, বিন্যামিন প্ৰদেশত, জেৰুচালেমৰ চাৰিওফালৰ ঠাইবোৰত আৰু যিহুদাৰ নগৰবোৰত মেৰচাক গণনাকাৰী লোকৰ হাতৰ তলেদি মেৰজাকৰ জাকবিলাক পুনৰাই গমন কৰিব। জিহুৱাই এই কথা কৈছে, জিহুৱাই কৈছে, চোৱা, ইজৰাইল বংশ আৰু যিহুদা বংশৰ বিষয়ে মই কোৱা মংগল বাক্য যিদিনা সিদ্ধ কৰিম, এনে দিনবোৰ আহি আছে। সেইদিনা আৰু সেই কালত মই দাউদৰ বংশত এটা ধাৰ্মিক গজালি গজাম, আৰু তেওঁ দেশত বিচাৰ আৰু ন্যায় সিদ্ধ কৰিব। সেইদিনা যিহুদাই পৰিত্ৰাণ পাব আৰু জেৰুচালেমে নিৰাপদেৰে বাস কৰিব, আৰু যিহুৱাই আমাৰ ধাৰ্মিকতা এই নামেৰে সেই নগৰ প্ৰখ্যাত হ'ব। কিয়নো জিহুৱাই এই কথা কৈছে, ইজৰাইল বংশৰ সিংহাসনৰ ওপৰত বহিবলৈ দায়ুত বংশীয় পুৰুষৰ কেতিয়াও অভাৱ নহ'ব, আৰু মোৰ আগত হোম বলি উৎসৰ্গ কৰিবলৈ, নৈবেদ্য দগ্ধ কৰিবলৈ আৰু নিত্য নিত্য মংগলাৰ্থক বলিদান কৰিবলৈ লেবিয়া পুৰোহিতসকলৰ মাজৰ কোনো পুৰুষৰ অভাৱ নহ'ব। পাছত জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল আৰু ক'লে, জিহুৱাই এই কথা কৈছে, দিন আৰু ৰাতিৰ মোৰ নিয়ম যদি তোমালোকে এনেকৈ ভাঙিব পাৰা যে নিজ নিজ সময়ত দিন কি ৰাতি নহ'ব, তেন্তে মোৰ দাস দায়ুদে সৈতে কৰা মোৰ নিয়মটিও এনেকৈ ভাঙিব পৰা যাব, যে তেওঁৰ সিংহাসনত বহি ৰাজশাসন কৰিবলৈ তেওঁৰ এটি সন্তানো নহ'ব, আৰু মোৰ পৰিচাৰক লেবিয়া পুৰোহিতসকলৰ সৈতে কৰা মোৰ নিয়মটিও ভাঙিব পৰা যাব। সৰগৰ বাহিনীসকলক যেনেকৈ গণিব নোৱাৰি আৰু সমুদ্ৰৰ বালি যেনেকৈ জুখিব নোৱাৰি, সেইদৰে মই মোৰ দাস দায়ুদৰ বংশৰ আৰু মোৰ পৰিচৰ্যা কৰোতা লেবিয়াসকলক বৃদ্ধি কৰিম। পুনৰাই জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল বোলে, এই জাতিয়ে যি কৈছে সেই বিষয়ে জানো তুমি ভূ পোৱা নাই, যেতিয়া তেওঁলোকে কৈছে জিহুৱাই নিজৰ মনোনীত এই দুই গোষ্ঠীক অগ্ৰাহ্য কৰিছে। তেওঁলোকে নিজৰ আগত মোৰ প্ৰজাসকলক এক জাতি বুলি আৰু গণনা নকৰি এইদৰে হেয়জ্ঞান কৰে। মই জিহুৱাই এই কথা কৈছো, দিন আৰু ৰাতি মোৰ নিয়ম যদি নৰয় আৰু যদি মই স্বৰ্গ আৰু পৃথিৱীৰ নিয়মবোৰ নিৰূপণ নকৰাকৈ থাকো, তেতিয়া মই জাকোবৰ আৰু মোৰ দাস দায়ুদৰ বংশকো অগ্ৰাহ্য কৰি আব্ৰাহাম, ইছহাক আৰু জাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁ বংশৰ এজনকো নলম, কিয়নো মই তেওঁলোকৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম আৰু তেওঁলোকৰ প্ৰতি দয়া কৰিম।